এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অৰুণাচলৰ আঞ্জাওত পথ দুৰ্ঘটনাত নিহত অসমৰ শ্ৰমিকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ 2 লাখ টকাকৈ সাহায্য ঘোষণা, জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিৰ আজি আদালতত অভিযোগনামা দাখিল, মণিপুৰৰ সেনাপতি জিলাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি জনসভা সম্বোধন, কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ, বিটিআৰত আজি 4,50,000 লোকক সামৰি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি আৰু চণ্ডীগড়ত যোৱা নিশা অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 51 ৰাণত জয়লাভ। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত কালি সংঘটিত এটা শোকাবহ পথ দুৰ্ঘটনাত অসমৰ 14 শ্ৰমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেণ্ডেলত দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ আম্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ সাহায্য নিধিৰ অধীনত মৃতকৰ নিকটাম্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। একেদৰে আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও তেওঁ ঘোষণা কৰিছে। উল্লেখযোগ্য যে পাহাৰীয়া অঞ্চলৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ডাম্পাৰ অৰুণাচলৰ হায়ুলিয়াং চাগলাগাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত অসমৰ কমেও 21 গৰাকী শ্ৰমিক আছিল। ঘটনাৰ পাছতেই স্থানীয় প্ৰশাসন আৰু NDRFএ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত অসমৰ শ্ৰমিকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মন্ত্ৰী বিমল বৰাই কালি দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ তিনিচুকীয়াৰ গেলাপুখুৰীত থকা পৰিয়ালক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ আগত শ্ৰীবৰাই এই দুৰ্ঘটনাক অত্যন্ত দুখজনক বুলি উল্লেখ কৰি নিহত শ্ৰমিকসকলক উদ্ধাৰ সন্দৰ্ভত এইদৰে কয়।
এই খবৰটো পোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে গোটেই কামখিনি সকলো প্ৰশাসনিক বিষয়াসকলক জড়িত কৰিছে আৰু অৰুণাচল চৰকাৰৰ লগতো যোগাযোগ অব্যাহত আছে আৰু আমিও এতিয়া এই পৰিয়ালসমূহৰ ওচৰলৈ সেৱা মাত দিবলৈ আহিছোঁ। যিজন ব্যক্তিয়ে এইসকল ব্যক্তিক লৈ গৈছিলে ইতিমধ্যে তেওঁক এৰেষ্ট কৰা হৈছে আৰু কি কথা কি বতৰা সোধা পোছাৰ অন্তত গোটেই কথাখিনি গম পাম, কিন্তু প্ৰথম প্ৰাৰম্ভিকভাৱে এখেতসকলক উদ্ধাৰ কাৰ্যতে আমি বেছি এতিয়া মুহূৰ্তলৈকে আমি জোৰ দি আছোঁ।
জনতাৰ শিল্পী জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে আজি আদালতত অভিযোগনামা দাখিল কৰিব। দীঘলীয়া অনুসন্ধান আৰু 300+ লোকৰ সাক্ষ্যৰ ভিত্তিত এছ আই টিয়ে গোচৰটোৰ অভিযোগনামা সাজু কৰি উলিয়াইছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত CIDত ৰুজু হোৱা 18/2025 নম্বৰৰ গোচৰটোৰ অভিযোগনামা আজি আদালতত দাখিল কৰা হ'ব। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা 18 ডিচেম্বৰত উকলি যাব যদিও ছদিন পূৰ্বে এছ আই টিয়ে অভিযোগনামা দাখিল কৰিব বুলি এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে প্ৰকাশ কৰিছে। এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা 19/2025 নম্বৰৰ দ্বিতীয়টো গোচৰৰ তদন্ত অব্যাহত থাকিব। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰা শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মৰ অভিযোগ সন্দৰ্ভত সম্পূৰ্ণ পৃথককৈ তদন্ত কৰা হৈছে আৰু ইয়াৰ সৈতে মৃত্যুৰ গোচৰটোৰ সম্পৰ্ক নাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত এই সন্দৰ্ভত কয় যে আদালতত অভিযোগনামা দাখিলৰ পাছত এছ আই টি বা আৰক্ষীৰ কাম শেষ হ'ব আৰু নিৰ্ধাৰিত পদ্ধতি অনুযায়ী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ আদালতৰ ওপৰত আস্থা ৰাখিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে। দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ অহা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মণিপুৰৰ ইম্ফলত থকা নুপি লাল স্মাৰক পৰিদৰ্শন কৰাৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিব। ইয়াৰ পাছত তেওঁ সেনাপতি জিলাত এখন জনসভাত অংশ ল'ব আৰু জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সন্ধিয়া ইম্ফলত 1,387 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্যখণ্ড, শিক্ষা, পথ আৰু ঘাইপথ, জনজাতি উন্নয়ন, কৃষি, বিদ্যুৎ আৰু খোৱাপানী যোগান প্ৰকল্প অন্যতম। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে লগত কয় যে এই প্ৰকল্পসমূহে ৰাজ্যখনত অধিক নিয়োগ সৃষ্টি কৰাৰ লগতে আন্তঃগাঁথনিৰ বিকাশ আৰু অৰ্থনৈতিক কাম কাজসমূহক অধিক গতি প্ৰদান কৰিব। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে কয় যে এই প্ৰকল্পসমূহে ৰাজ্যখনত ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানাৰ্থে ইম্ফলৰ চিটি কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে মণিপুৰৰ জনসাধাৰণে শেহতীয়াকৈ সন্মুখীন হোৱা সমস্যাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে আৰু ৰাজ্যখনলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে কাম কৰিছে।
I am aware of the pain that the people of Manipur have gone through following the unfortunate violence. I want to assure you that taking care of the concerns of the people of Manipur is highest priority for us. My government stands with every affected family. The Union government remains fully committed to strengthening harmony, ensuring security and supporting Manipur in its journey towards stability and prosperity.
ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি সন্ধিয়া ইম্ফলৰ ৰাজভৱনত ৰাজ্যখনৰ গৃহচ্যুত হোৱা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। বি টি আৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই আঁচনিৰ অধীনত বি টি আৰৰ 450,000 লোকক সামৰি লোৱা হ'ব। অৰুণোদয় আঁচনিত ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। এই উপলক্ষে আজি কোকৰাঝাৰৰ বডফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰী, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। বি টি আৰৰ প্ৰতিখন জিলাতে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ওদালগুৰি জিলাত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা আৰু চৰণ বড়োৱে অংশ ল'ব। বাক্সা জিলাত ৰঞ্জিত কুমাৰ দাস আৰু উৰ্খাও গৌৰা ব্ৰহ্ম, তামোলপুৰ জিলাত চন্দ্ৰমোহন পাটোৱাৰী আৰু নন্দিতা গাৰলোচা আৰু চিৰাং জিলাত ৰূপেশ গোৱালা আৰু কৌশিক ৰায় উপস্থিত থাকিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা 2025 আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ আগবঢ়োৱা হৈছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। শ্ৰোতা প্ৰেৰণা বঁটা ঘোষণা কৰাৰ পাছত শ্ৰীবৰঠাকুৰে তেওঁৰ অনুভৱ এইদৰে ব্যক্ত কৰে।
যিকোনো বঁটাই আচলতে আনন্দ দিয়ে আৰু ইমান বছৰে আচলতে আজি প্ৰায় 33টা বছৰে আকাশবাণীৰ লগতে বিভিন্ন সংবাদ মাধ্যমত কাম কৰি আহিলো, সদায় নিৰপেক্ষভাৱে কাম কৰি আহিছো। সেইবাবে হয়তো কোনো বঁটা বাহন এতিয়ালৈকে অহা নাছিল, কিন্তু এই অনাতাঁৰ মৰম পৰিয়ালে মোক বাছনি কৰিছে যি বঁটাটোৰ বাবে। এয়া 25 তাৰিখে বঁটা প্ৰদান কৰিব, স্বাভাৱিকতে আনন্দিত কৰিছে। আৰু ক'বলৈ গ'লে আমি যেতিয়া 90ৰ দশকত যেতিয়া আমি সংবাদ সেৱা আৰম্ভ কৰিছিলো অনাতাঁৰ সংবাদ সেৱাকে ধৰি, তেতিয়াতকৈ এতিয়াৰ পৰিৱেশ বেলেগ হ'ল আৰু বহু পৰিমাণে তাৰ নিৰপেক্ষতাৰ ক্ষেত্ৰতো কিছু আপোচ কৰিব লগা হ'ল। কিন্তু তাৰ মাজতে যে তেওঁলোকে ভাবিছে যে বঁটাৰ বাবে, অনাতাঁৰ প্ৰেৰণা বঁটাৰ বাবে অনাতাঁৰ মাধ্যমক যে এতিয়াও সময় উপযোগী কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ যদি কণমানো অৰিহণা আছে, তাৰ স্বীকৃতি আহিছে, সেইবাবে বৰ ভাল পাইছো। আৰু আচলতে কৰ্মজীৱনৰ কৰ্মব্যস্ততাৰ অন্তিম পৰ্যায়তে উপনীত হৈছোহি, এতিয়া এই বঁটাই স্বাভাৱিকতে আনন্দিত কৰিছে।
উল্লেখযোগ্য যে 2010 চনৰ 25 ডিচেম্বৰত মাজুলীৰ মুদৈবিলত প্ৰতিষ্ঠা লাভ কৰা ৰেডিঅ' শ্ৰোতা সংঘই মূলতঃ ৰেডিঅ' প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৰেডিঅ'ৰ সৈতে জড়িত একোগৰাকী ব্যক্তি শ্ৰোতা প্ৰেৰণা বঁটা আৰু এগৰাকী শ্ৰোতাক বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্ৰোতা বন্ধু বঁটা প্ৰদান কৰে। এই বছৰৰ বাবে অনাতাঁৰ শ্ৰোতা বন্ধু বঁটা দুগৰাকী শ্ৰোতা ধেমাজিৰ চি চি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়া কাকপথাৰ 1 নম্বৰ তেজিগাঁৱৰ দীপক মৰাণলৈ আগবঢ়োৱা হৈছে। অহা 25 ডিচেম্বৰত মাজুলীৰ শ্ৰী শ্ৰী এলেংগী টকৌবাৰী সত্ৰত হ'বলগীয়া অনাতাঁৰ মৰম পৰিয়ালৰ ষোড়শৰ প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত এটাকৈ ৰেডিঅ' ছেট, স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ চিপাঝাৰৰ প্ৰকল্প বিষয়া প্ৰণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দেৱীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী হৈছে আমিনুল ইছলাম। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা 15 ডিচেম্বৰলৈ চতুৰ্থ সমবায় মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিব। মেলাত হাতে বোৱা কাপোৰ, বাঁহ বেতৰ সামগ্ৰীৰে নিৰ্মিত সামগ্ৰী, পানী মেটেকা, মৰাপাতেৰে নিৰ্মিত সামগ্ৰী, কাঁহৰ সামগ্ৰী, পৰম্পৰাগত অসমীয়া গহনা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকোটা সামগ্ৰীকে ধৰি বিবিধ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। সমবায় মেলাৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত সাজপাৰ, লোকনৃত্য, সুসজ্জিত বিপণী, সংগীত, কুইজ, তৰ্ক আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ঘন কুঁৱলীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা আজিও পুৱাৰ পৰা বাতিল কৰা হৈছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত ফেৰী সেৱা ব্যাহত থাকিব বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্ৰিকাই ভাৰতক 51 ৰাণত পৰাজিত কৰে। 214 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ হবলৈ 5টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আলহী দলটোৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 213 ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককে সৰ্বাধিক 90 ৰান কৰে। ভাৰতীয় দলৰ হৈ তিলক বাৰ্মাই 62 ৰানৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ অটনিল বাৰ্টমেনে 4টা উইকেট দখল কৰাৰ বিপৰীতে ভাৰতৰ বৰুণ চক্ৰৱৰ্তীয়ে 2টা উইকেট লাভ কৰে। কুইণ্টন ডি ককক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। দুয়োটা দলে শৃংখলাত বৰ্তমান 1-1 সমতা স্থাপন কৰি আছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ পৰিস্মিতা দিহিঙীয়াৰ সৈতে।
অৰুণাচলৰ পথ দুৰ্ঘটনাত 22 জন শ্ৰমিকৰ মৃত্যু। আজি দাখিল কৰা হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বহুপ্ৰত্যাশিত অভিযোগনামা। টাই আহোমৰ 2টা সংগঠনৰ যন্তৰ মন্তৰত বিক্ষোভ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। মাধ্যমিক পৰ্যায়ত আধাতে শিক্ষা সামৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমে তৃতীয় স্থান লাভ কৰিছে বুলি তথ্য লাভ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। সমান্তৰালভাৱে কাকতখনে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাত ৰাজ্যত ড্ৰপ আউট শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাতৰিকো প্ৰথম পৃষ্ঠাত স্থান দিছে। শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক অৰুণাচলৰ পাহাৰৰ পৰা 200 ফুট তলত পৰি যোৱাৰ ফলত অসমৰ 22 জন শ্ৰমিকে অকাল মৃত্যু সাৱটি লোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত, আমাৰ অসম, দ্য চেণ্টিনেল আদি কাকতৰ লগতে প্ৰায় আটাইকেইখন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বাৰাণসীত দেশৰ প্ৰথম স্বদেশী হাইড্ৰজেন ইন্ধনযুক্ত যাত্ৰীবাহী জাহাজৰ বাণিজ্যিক সেৱাৰ শুভাৰম্ভ কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। এছ আই টিয়ে আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত আদালতত বহু প্ৰতীক্ষিত অভিযোগনামা দাখিল কৰিব। এই সম্পৰ্কীয় বাতৰি দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তাকে ধৰি প্ৰায়বোৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনজাতিকৰণৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ দাবীত টাই আহোম যুৱ ছাত্ৰ পৰিষদে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত বছৰি 50 লাখ টকা পৰ্যন্ত উপাৰ্জনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি বিত্ত মন্ত্ৰালয়ে শেহতীয়া আয়কৰ ৰিটাৰ্ণৰ তথ্য প্ৰকাশ কৰাৰ বাতৰি দৈনিক অসম কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। 40 ঘণ্টাজুৰি কৰা প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ স্বাগতা স্কোৱেৰত লগা জুই নুমুৱাবলৈ সমৰ্থ হোৱাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পুৱাৰ ভাগত ঘনডাৱৰীয়ে আৱৰি থাকিব। পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। অৰুণাচলৰ আঞ্জাওত পথ দুৰ্ঘটনাত নিহত অসমৰ শ্ৰমিকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ 2 লাখ টকাকৈ সাহায্য ঘোষণা। জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিৰ আজি আদালতত অভিযোগনামা দাখিল। মণিপুৰৰ সেনাপতি জিলাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি জনসভা সম্বোধন। কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ। বিটিআৰত আজি 4,50,000 লোকক সামৰি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি আৰু চণ্ডীগড়ত যোৱা নিশা অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 51 ৰাণত জয়লাভ।